এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনস্থ জাতিংগা আৰু লামপুৰৰ মাজৰ এঠাইত ৰেলপথত হোৱা প্ৰবল ভূমিস্খলনৰ বাবে লামডিং আৰু শিলচৰৰ মাজত সকলো ধৰণৰ ৰেলসেৱা যোৱা নিশাৰে পৰা বাতিল কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে জনোৱা মতে ইয়াৰ ফলত 15615 গুৱাহাটী শিলচৰ এক্সপ্ৰেছ, 15611 আৰু 15612 ৰঙিয়া শিলচৰ এক্সপ্ৰেছ, 15617 আৰু 15618 দুৰ্লভচৰা গুৱাহাটী এক্সপ্ৰেছ, নাহৰলগুণ শিলচৰ এক্সপ্ৰেছ, কাঞ্চনজংঘা এক্সপ্ৰেছ, তিৰুচিৰাপল্লী এক্সপ্ৰেছ ৰেলগাড়ীকেইখনৰ যাত্ৰা অনিৰ্দিষ্টকাললৈ বাতিল কৰা হৈছে। আমাৰ হুজাইৰ সংবাদদাতাই জনোৱা মতে ৰেলগাড়ীসমূহ বাতিল হোৱাৰ ফলত লামডিং জংচনত বৰ্তমান বৰাক উপত্যকা আৰু ডিমাহাচাওলৈ যাবলগীয়া যাত্ৰীসকলৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কাছাৰ জিলাৰ বদৰপুৰৰ গেমন দলঙৰ মেৰামতিৰ কাম চলি থকাৰ লগতে শিলচৰ কালাইন পথৰ হাৰাং দলং ভাগি পৰাৰ ফলত বৰাক উপত্যকাৰ সৈতে দেশৰ বাকী অংশৰ পথ যোগাযোগো বিচ্ছিন্ন হৈ আছে। এনে পৰিস্থিতিত আজি গুৱাহাটীত হ'বলগীয়া প্ৰত্যক্ষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনৰ নথি পৰীক্ষণ আৰু মৌখিক পৰীক্ষা বৰাক উপত্যকাৰ প্ৰাৰ্থীসকলৰ বাবে স্থগিত ৰখা হৈছে। শিৱসাগৰৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ভটিয়াপাৰত থকা 147 নম্বৰ তৈলখাতটোৰ পৰা হোৱা গেছ নিৰ্গমন অহা দুই এদিনৰ ভিতৰতে সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত হোৱাৰ আশা কৰা হৈছে। তিনিগৰাকী মাৰ্কিন তৈলখাত বিশেষজ্ঞ কেনেথ ৰাইট, ৰবাৰ্ট মেলানকন আৰু উইলিয়াম মেকডনাল্ডৰ তত্বাৱধানত গেছ নিৰ্গমন বন্ধ কৰিবলৈ চলাই থকা অভিযান আজিও অব্যাহত আছে। গেছ নিৰ্গমনৰ উৎস বন্ধ কৰাৰ বাবে গুৱাহাটীৰ পৰা নিয়া বুম ক্ৰেন অৰ্থাৎ দীঘলীয়া ক্ৰেনখনকো কামত লগোৱা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে গেছ নিৰ্গমনৰ পৰিমাণ হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত কৰ্তৃপক্ষই ঘটনাস্থলীৰ 500 মিটাৰ ব্যাসাৰ্ধৰ বাহিৰৰ অঞ্চলত ঘৰুৱা ৰন্ধন কাৰ্য চলোৱাৰ অনুমতি দিছে। কালি বিয়লি ঘটনাস্থলী পৰিদৰ্শন কৰা মন্ত্ৰী যোগেন মোহন, প্ৰদেশ বিজেপিৰ উপসভাপতি তপন গগৈ আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ নেতৃত্বৰ সজাতি দলটোৱে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি তেওঁলোকক আশ্বস্ত কৰাৰ প্ৰয়াস চলায়। আমাৰ শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলীয়ে জনোৱা মতে ঘটনাস্থলীত বৰ্তমান শব্দ প্ৰদূষণ যথেষ্ট হ্ৰাস পাইছে আৰু বৰষুণো এৰাত গেছ নিৰ্গমন প্ৰতিৰোধ ব্যৱস্থা অধিক গতিশীল হৈছে। ৰেল আৰক্ষীয়ে নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা কালি সন্ধিয়া দুজন বাংলাদেশী নাগৰিকক আটক কৰে। ৰেল সুৰক্ষা বাহিনীয়ে সন্দেহজনকভাৱে ষ্টেচনত ঘূৰি ফুৰা গোলাম ৰাব্বানী নামৰ লোকজনক আটক কৰাৰ কিছু সময়ৰ পাছতে গোলামৰ ভাতৃ আছাৰুল ইছলামকো আটক কৰে। বাংলাদেশৰ ৰাজশাহী জিলাৰ লোক দুজনে নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা তামম্বৰ এক্সপ্ৰেছ ৰেলৱেৰে মুম্বাইলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি ৰেল আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা পশ্চিমবংগত প্ৰস্তুত কৰা আধাৰ কাৰ্ড আৰু বাংলাদেশৰ চিম কাৰ্ড থকা দুটা মোবাইল ফোন জব্দ কৰে। অৰুণাচল প্ৰদেশৰ উচ্চ অঞ্চলত হৈ থকা বৰষুণৰ বাবে ৰঙা নদীৰ জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানীৰ উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম হৈছে। নিপকৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনোৱা মতে ইয়াজুলিত থকা ৰঙা নদীৰ প্ৰকল্পৰ নিয়ন্ত্ৰণ কক্ষই বৰষুণ হৈ থাকিলে ৰঙা নদী প্ৰকল্পৰ দুৱাৰ খুলি দিয়াৰ সিদ্ধান্ত ল'বলগীয়া হ'ব। ইয়াৰ ফলত ৰঙা নদীৰ নামনি অংশৰ লখিমপুৰ জিলাৰ ভালেমান ঠাই প্লাৱিত হোৱাৰ আশংকা আছে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 40 গৰাকী ছাত্ৰ ছাত্ৰীক দিল্লীত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই সংবাদ মাধ্যমযোগে কালি এই কথা প্ৰকাশ কৰে। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা, অৱতীৰ্ণ হোৱা আৰু স্থান লাভ কৰাৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীৰ সংখ্যা বৃদ্ধি কৰিবলৈ ব্যাপক পৰিকল্পনা আৰু প্ৰচেষ্টাৰ প্ৰয়োজন আছে বুলি ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিয়ে মত প্ৰকাশ কৰে। এই উদ্দেশ্যৰে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাত উৎসাহ যোগোৱা আৰু অসমৰ পৰা দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি কৰাৰ অৰ্থে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে। প্ৰত্যাশা শীৰ্ষক প্ৰকল্পৰ অধীনত ছাত্ৰ সংগঠনটোৱে চলিত বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ 25 গৰাকী পৰীক্ষাৰ্থীলৈ মূল পৰ্যায়ৰ পৰীক্ষাৰ বাবে সহায় সমৰ্থন আগবঢ়াব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা 1 জুলাইত ইয়াৰ 78 সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে বিভাগটোৰ উত্তৰণৰ বাবে কাম কৰি যোৱা কেইবাগৰাকীও প্ৰয়াত সহকৰ্মীৰ আলোকচিত্ৰ বাতৰি বিভাগৰ লবিত স্থাপনৰ ব্যৱস্থা কৰিছে। প্ৰয়াত সহকৰ্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন 1 জুলাইৰ পুৱা 9:30 বজাত আনুষ্ঠানিকভাৱে স্থাপন কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিবিধ ভাৰতীযোগে অসমীয়া ভাষাৰ অনুষ্ঠান পুনৰ প্ৰচাৰো অহা জুলাইৰ পৰা আৰম্ভ কৰিব। আমাৰ কেইবাখনো বাতৰি বুলেটিন অহা 1 জুলাইৰ পৰা কেৱল মহাবাহু শাখাতহে প্ৰচাৰিত হ'ব। দুপৰীয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত।